أَوَلَمْ يَرَوْا أَنَّا نَأْتِي الْأَرْضَ نَنْقُصُهَا مِنْ أَطْرَافِهَا وَاللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِ وَهُوَ سَرِيعُ الْحِسَابِ
সিহঁতে দেখা নাই নে যে আমি পৃথিৱী কেও ফালৰ পৰা সংকুচিত কৰি আনি আছো আৰু আল্লাহেই আদেশ কৰে তেওঁৰ আদেশ ৰদ কৰিব পৰা কোনো নাই আৰু তেওঁ হিচাপ গ্ৰহণত অতি তৎপৰ।